অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত প্ৰকাশ কৰি কয় যে দুয়োগৰাকী প্ৰাৰ্থীয়ে দলীয় সংগঠনক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ। ইফালে কৰিমগঞ্জ জিলাৰ পৰা প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন বিধায়ক তথা অসম পৰিবহণ নিগমৰ অধ্যক্ষ মিছন ৰঞ্জন দাসক ৰাজ্যসভাৰ সাংসদ পদৰ প্ৰাৰ্থী মনোনীত হোৱাৰ বাবে কৰিমগঞ্জ জিলা বিজেপিয়ে কেন্দ্ৰীয় সমিতি আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। উচ্চতম ন্যায়ালয়ে চিকিৎসা কৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন এখন বিচাৰপীঠে কালি কলকাতাৰ আৰ জে কৰ হস্পিটেলত এগৰাকী চিকিৎসকৰ বলাৎকাৰ আৰু হত্যাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি কাৰ্যবাহিনীটোক তিনি সপ্তাহৰ ভিতৰত অন্তৱৰ্তীকালীন প্ৰতিবেদন আৰু দুমাহৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ন্যায়ালয়ে মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে দেশজুৰি গ্ৰহণ কৰিবলগীয়া পৰিকল্পনা সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱাৰ বাবে দেশৰ সকলো চিকিৎসকক লৈ এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে। বিচাৰপীঠখনে কলকাতা বলাৎকাৰ আৰু হত্যাকাণ্ডৰ ভুক্তভোগীগৰাকীৰ নাম ফটো আৰু ভিডিঅ' আদি ততালিকে ছচিয়েল মিডিয়াৰ পৰা আঁতৰ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি ন্যায়ালয়ে আৱাসিক চিকিৎসক বিশেষকৈ মহিলা চিকিৎসকসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে আৰ জি কৰ হাস্পতালত কেন্দ্ৰীয় ঔদ্যোগিক বাহিনীৰ জোৱান নিয়োগ কৰিবলৈ কৈছে। বিচাৰপীঠখনে পশ্চিমবংগ চৰকাৰ আৰু চিকিৎসালয় কৰ্তৃপক্ষই গোচৰটোৰ তদাৰকৰ ক্ষেত্ৰত অৱলম্বন কৰা পন্থাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে প্ৰক্ৰিয়াগত আঁহোৱাহৰ সমালোচনা কৰিছে আৰু বিশেষকৈ ঘটনা সন্দৰ্ভত এজাহাৰ ৰুজু কৰাত হোৱা বিলম্ব তথা স্থানীয় আৰক্ষী আৰু চিকিৎসালয় প্ৰশাসনে সাক্ষ্য প্ৰমাণ বিনষ্ট নোহোৱাৰ বাবে অপৰাধ সংঘটিত স্থানত উচিত ব্যৱস্থা গ্ৰহণ নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে। সমগ্ৰ দেশত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলৰ কামৰ অসুৰক্ষিত বাতাবৰণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ন্যায়ালয়ে কয় যে বৰ্তমানৰ আইন স্বাস্থ্যকৰ্মীৰ সুৰক্ষাৰ দিশৰ পৰা পৰ্যাপ্ত নহয়। ন্যায়ালয়ে কয় যে প্ৰণালীগত বিষয়সমূহ সমাধানৰ উদ্দেশ্যে বিষয়টো সন্দৰ্ভত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে। কাইলৈ গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ কাছাৰত বৰাক নদীৰ ওপৰত আৰ চি চি দলং আৰু আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ শিলান্যাস আৰু ভূমিপূজনত অংশগ্ৰহণ কৰিব। বৰাক নদীৰ ওপৰত নিৰ্মাণ হবলগীয়া দলংখনে সোণাই আৰু লক্ষীপুৰ চহৰৰ সৈতে শিলচৰ চহৰৰ সংযোগ স্থাপন কৰিব। এই দলংখন নিৰ্মাণৰ ফলত ৰূপাইবালি, চিঙাৰবন্দ, বিন্নাকান্দি, ছটামামদা, গোবিন্দপুৰ, আলগাপুৰ আৰু বাঘপুৰৰ পৰা শিলচৰলৈ 25 কিলোমিটাৰ দূৰত্ব হ্ৰাস পাব। 340 মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন নিৰ্মাণৰ বাবে 87 কোটি টকাৰ অনুমোদন দিয়া হৈছে। দলংখন সম্পূৰ্ণ হৈ উঠিলে ন্যূনতম মূল্যত বিভিন্ন সামগ্ৰীৰ পৰিবহণ আৰু বিপণনৰ লগতে অঞ্চলটোৰ যাতায়াত আৰু আৰ্থ সামাজিক উন্নয়ন সাধন হ'ব বুলি আশা কৰা হৈছে। ইপিনে ধলাইৰ বৰজালেঙাত আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ নিৰ্মাণৰ বাবে 35 কোটি টকাৰ অনুমোদন জনোৱা হৈছে। কলা শাখাৰ পাঠ্যক্ৰমেৰে আৰম্ভ হবলগীয়া এই মহাবিদ্যালয়খন 7,800 বৰ্গমিটাৰতকৈও অধিক এলেকা সামৰি নিৰ্মাণ কৰা হ'ব। মহাবিদ্যালয়খনত মুঠ 33টা শ্ৰেণীকোঠাৰ লগতে 5টা প্ৰয়োগশালা থাকিব। 2026 চনৰ 30 আগষ্টৰ ভিতৰত মহাবিদ্যালয়খন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। কাইলৈৰ শিলান্যাস আৰু ভূমিপূজন অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য, লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক কৌশিক ৰায় আৰু উদাৰবন্দৰ বিধায়ক মিহিৰ কান্তি সোম উপস্থিত থকাৰ কথা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 9 আগষ্টত অনিৰ্দিষ্টকালৰ বাবে কাৰ্যক্ৰমণিকা স্থগিত ৰখা সংসদৰ উভয় সদনৰ অধিৱেশন আনুষ্ঠানিকভাৱে স্থগিত ৰখাৰ কথা কালি ঘোষণা কৰে। লোকসভা আৰু ৰাজ্যসভাই সুকীয়া বিবৃতিযোগে সদনৰ অধিৱেশন স্থগিত ৰখা হৈছে বুলি জনাইছে। উল্লেখযোগ্য যে সংসদৰ বাজেট অধিৱেশন 22 জুলাইত আৰম্ভ হৈছিল। অসম বিধানসভাৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কালি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। তিদলি, চামগুৰি, বঙাইগাঁও, বিহালী আৰু ধলাই সমষ্টিৰ বাবে ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। প্ৰকাশিত তালিকা অনুসৰি 20 আগষ্টলৈ তিদলি সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা হৈছে 2,16,990গৰাকী। ইয়াৰে পুৰুষ ভোটদাতা 1,07,997গৰাকী। আনহাতে মহিলা ভোটদাতাৰ সংখ্যা 1,89,089। সমষ্টিটোত 4গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ভোটাৰ তালিকা অনুসৰি সমষ্টিটোত মুঠ ভোটকেন্দ্ৰ 273টা। আনহাতে চামগুৰি সমষ্টিত 1,80,669গৰাকী ভোটদাতা আছে। ইয়াৰে পুৰুষ ভোটদাতা হৈছে 91,627গৰাকী। মহিলাৰ ভোটদাতাৰ সংখ্যা হৈছে 89,036। সমষ্টিটোত ছগৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ইয়াৰ লগতে সমষ্টিটোত 197টা ভোটকেন্দ্ৰ নিৰ্ধাৰণ কৰা হৈছে। বঙাইগাঁও সমষ্টিত 182,354 ভোটদাতা আছে। ইয়াৰে পুৰুষ ভোটদাতা হৈছে 89,510, মহিলা ভোটদাতাৰ সংখ্যা হৈছে 92,842। সমষ্টিটোত দুগৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ইয়াৰ লগতে সমষ্টিটোত বুথ পৰ্যায়ৰ বিষয়া 246 আছে। ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত আজিৰে পৰা 29 আগষ্টলৈ স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। ৰাজ্যৰ চিকিৎসা সেৱা সঞ্চালকে কালি এই কথা ঘোষণা কৰে। অহা 5 ছেপ্টেম্বৰত মহাবিদ্যালয়সমূহত নামভৰ্তি অনুষ্ঠিত হ'ব। ইপিনে চৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে এইবাৰ 5% আসন সংৰক্ষণ কৰা হৈছে। সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৰাজহুৱা খণ্ডৰ মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা শিক্ষাৰ্থীয়ে এই বিশেষ সুবিধা লাভ কৰিব। অসমৰ বাবে থকা মুঠ আসনৰ পৰা এই 5% আসন সংৰক্ষণ কৰা হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপজ্যোতি সন্দিকৈয়ে কালি কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। বিশ্ববিদ্যালয়খনৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে কালি তেওঁক আনুষ্ঠানিকভাৱে বিদায় জনায়। 2019 চনৰ পৰা তেওঁ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ডঃ সন্দিকৈৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ে নাকৰ এ প্লাছ গ্ৰেড আৰু ভাৰতৰ শীৰ্ষ 100খন শিক্ষানুষ্ঠানৰ মাজত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছিল। ইফালে বিশ্ববিদ্যালয়খনৰ নতুনকৈ উপাচাৰ্যৰ দায়িত্ব লাভ কৰা অধ্যাপক ডঃ ননীগোপাল মহন্তই আজি উপাচাৰ্যৰ কাৰ্যভাৰ গ্ৰহণ কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ পূব আৰু দক্ষিণ প্ৰান্তত অহা 25 তাৰিখ পৰ্যন্ত ধাৰাষাৰ বৰষুণৰ আগলি বতৰাদি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে এই সময়ছোৱাত বাংলাদেশৰ মধ্যভাগত সৃষ্টি হোৱা নিম্নচাপৰ প্ৰভাৱত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ছিকিমত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটী মহানগৰীতো পৰহি নিশাৰে পৰা দি থকা নেৰানেপেৰা বৰষুণৰ ফলত চানমাৰী, শিলপুখুৰী, ছয়মাইল, পাঞ্জাবাৰী, বেলতলা আদি বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰে। ঠায়ে ঠায়ে সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত যান বাহন চলাচলত ব্যাঘাত জন্মাৰ লগতে জীৱন যাত্ৰা প্ৰভাৱিত হয়। ইপিনে পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাকে ধৰি দেশৰ পূব অংশতো পৰৱৰ্তী কেইদিনমানত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। অসম চৰকাৰে অভিনন্দন শিক্ষাৰ ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় সংস্কৰণ অহা 5 ছেপ্টেম্বৰত আৰম্ভ কৰিব। এই প্ৰচেষ্টাৰ অধীনত ৰাজ্য চৰকাৰে উচ্চ শিক্ষাৰ বিত্তীয় সাহায্যৰ বাবে লোৱা ঋণৰ ওপৰত 50,000 টকা পৰ্যন্ত ৰাজসাহায্য আগবঢ়াব। অসমৰ স্থায়ী বাসিন্দা ছাত্ৰ ছাত্ৰীয়েহে এই সুবিধা লাভ কৰিব পাৰিব। আঁচনিখনৰ অধীনত উপকৃত হোৱাৰ বাবে অনুমোদিত শিক্ষা ঋণৰ পৰিমাণ ন্যূনতম 2 লাখ টকা হ'ব লাগিব। আনহাতে এই আঁচনিৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীয়ে মাত্ৰ এবাৰহে লাভ গ্ৰহণ কৰিব পাৰিব। জনপ্ৰতিনিধিৰ সন্তান, সাংসদ, বিধায়ক, পঞ্চায়ত কৰ্মচাৰী, স্থায়ী চৰকাৰী কৰ্মচাৰী নাইবা ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীৰ সন্তানে আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। ইপিনে বেংকৰ দ্বাৰা অকাৰ্যকৰী সম্পদ হিচাপে শ্ৰেণীবদ্ধ কৰা যিকোনো ঋণ একাউণ্ট আঁচনিখনৰ অধীনত যোগ্য নহ'ব। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে গুৱাহাটী আৰু লক্ষীমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা এন আই এলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছে। কালি কাহিলীপাৰাত আৰক্ষীৰ প্ৰশিক্ষণ সমাপ্তিৰ কুচকাৱাজত অংশ লোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত শ্ৰীসিঙে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বোমা উদ্ধাৰৰ ঘটনা সন্দৰ্ভত মুঠ 10টা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰে গুৱাহাটী আৰু লক্ষীমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থালৈ হস্তান্তৰৰ বাবে অসম চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে শিৱসাগৰত এই ঘটনাৰ তদন্ত যথেষ্ট আগবাঢ়িছে আৰু ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত 4জন লোকক আটক কৰা হৈছে। ইপিনে গুৱাহাটীৰ এটা শ্বপিং মলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীসিঙে কয় যে গুৱাহাটীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ শ্বপিং মল আৰু হাস্পতাললৈ বিগত ছমাহ ধৰি ইমেইলৰ জৰিয়তে বোমা সংস্থাপনৰ ভুৱা ভাবুকি আহি আছে। কোনো দুষ্টচক্ৰই এনে কাম সংঘটিত কৰি থকা বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই সন্দৰ্ভত কেন্দ্ৰীয় সংস্থাই সংশ্লিষ্ট ৰাজ্যসমূহৰ আৰক্ষীৰ সহযোগত তদন্ত অব্যাহত ৰাখিছে। সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয় যে অসমত সম্প্ৰতি শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে আৰু কোনো কাৰণতে এই পৰিৱেশ বিঘ্নিত কৰাটো উচিত নহয়। কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাত যোৱা জুনত 19,29,000 নতুন সদস্য অন্তৰ্ভুক্ত হৈছে। সেই অনুসৰি যোৱা বছৰৰ একেই সময়ছোৱাৰ তুলনাত সদস্যৰ সংখ্যা 7.86% বৃদ্ধি পাইছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে কৈছে যে কৰ্ম সংস্থাপনৰ সুযোগ বৃদ্ধিকে ধৰি বিভিন্ন কাৰণত সংস্থাটোত অন্তৰ্ভুক্ত সদস্যৰ সংখ্যা বৃদ্ধি পাইছে। শোণিতপুৰ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত এটা বিশেষ এথলেটিকছ প্ৰশিক্ষণ শিবিৰ জিলাখনৰ বিহগুৰি মিনি ষ্টেডিয়ামত চলি আছে। 29 আগষ্টলৈ চলিবলগীয়া এই প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত জিলা ক্ৰীড়া বিষয়া প্ৰাঞ্জল দিহিঙীয়াৰ লগতে কেইবাগৰাকীও প্ৰাক্তন খেলুৱৈ আৰু ক্ৰীড়া সংগঠক উপস্থিত থাকে। শিবিৰৰ প্ৰথম দিনটোত 90 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে মহিলা টি টুৱেণ্টি বিশ্বকাপৰ নৱম সংস্কৰণ বাংলাদেশৰ পৰা সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ UAEলৈ স্থানান্তৰ কৰিছে। অৱশ্যে বাংলাদেশ এই সংস্কৰণৰ আনুষ্ঠানিক আয়োজক হৈ থাকিব। প্ৰতিযোগিতাৰ খেলসমূহ 3-20 অক্টোবৰলৈ ডুবাই আৰু শ্বাৰজাহত অনুষ্ঠিত হ'ব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন আগবঢ়াইছে ইভা মহন্তয়ে।
মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মার হস্তক্ষেপত অভিভাবক মন্ত্রী ডঃ রমেশ প্রভুর মধ্যস্থতাত শিবসাগর উপরি হত্যাজোয়া বিক্ষোভ আর উত্তেজনার এই বাতরিটি দৈনিক অসম কাকতে তামিলপণের সহায় আগবাই ক্ষমা বিচারে মারোয়ারী সমাজে শিরোনামে প্রথম পৃষ্ঠাত প্রকাশ করেছে। একটা বাতরি ব্যাসন ট্রিবিউন কাকতে মানেজমেন্ট স্ট্রেটার্স এপোলজাইজ ফর এটেক অন গার্ল শিরোনামে প্রথম পৃষ্ঠাত স্থান দিছে। উচ্চতম ন্যায়ালয়ে চিকিৎসা কৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে। দেশৰ চিকিৎসকৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে 9-জনীয়া টাস্ক ফৰ্চ গঠন বিচাৰপীঠৰ শীৰ্ষ শিৰোনামেৰে দৈনিক জনমভূমিৰ কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰি দৈনিক অগ্ৰদূত কাকতে নৃশংস কাণ্ডৰ বাবে পুৰুষতন্ত্ৰ দায়ী শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ স্থান দিছে। কেন্দ্ৰীয় লোকসেৱা আয়োগে কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ নিৰ্দেশ অনুযায়ী লেটাৰেল এণ্ট্ৰি বিজ্ঞাপন প্ৰত্যাহাৰ কৰিছে। দ্য চেণ্টিনেল কাকতে কনফ্লিক্ট ৰিচল্ভ পিচফুলি শিৰোনামেৰে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যসভাৰ বিৰোধবিহীন দুখন আসনৰ বাবে শাসকীয় বিজেপিয়ে কালি প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। ৰামেশ্বৰ তেলী নিশ্বৰ ৰঞ্জন দাস হ'ব বিজেপিৰ প্ৰাৰ্থীৰ শিৰোনামেৰে এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰি অসমীয়া খবৰ কাকতে ৰাজ্যসভালৈ বিজেপিৰ ৰামেশ্বৰ তেলী নিশ্চৰ ৰঞ্জন দাস শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য মেডিকেল কলেজত আজিৰে পৰা MBBS পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে ৰাজ্য মেডিকেল কলেজত মাতৃভাষা মাধ্যমত পঢ়া শিক্ষাৰ্থীৰ বাবে 5% আসন সংৰক্ষণ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন।
ধন্যবাদ ইভা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। ৰাজ্যসভাত অসমৰ বাবে খালী হোৱা দুখন আসনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিন। চিকিৎসা কৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন। নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানত কৃত্ৰিম বান। অহা দুদিনলৈ উত্তৰ পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা। আৰু মহিলা টি টুৱেণ্টি বিশ্বকাপৰ নৱম সংস্কৰণ বাংলাদেশৰ পৰা সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ UAEলৈ স্থানান্তৰ। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।